এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মহাৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিকভাৱে এটা পৰ্টেল মুকলি 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা ৰঙাটাপু 1982লৈ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান অহা 9 ছেপ্টেম্বৰত উপ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি নিৰ্বাচন আয়োগৰ ঘোষণা বিশিষ্ট সংগীত প্ৰযোজক তথা সুৰকাৰ বিপুল বৰুৱাক আকাশবাণীৰ সৰ্বোচ্চ সংগীত প্ৰযোজকৰ স্বীকৃতি প্ৰদান আৰু অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্ৰথম ইনিংছত 224 ৰাণতে আটাইকেইটা উইকেটৰ পতন বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক এতিয়া শুনক বিতং বাতৰি ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আনুষ্ঠানিকভাৱে এটা পৰ্টেল মুকলি কৰে পৰ্টেল মুকলিৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকক সম্বোধন কৰি 8 ছেপ্টেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিয়লি 5:30 বজাত হ'বলগীয়া ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি প্ৰকাশ কৰে এই অনুষ্ঠানতে কেইবাটাও ভাষাত লিখি উলিওৱা ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থ প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰাৰ লগতে ভূপেন হাজৰিকাৰ স্মৃতিত এটা মুদ্ৰাও মুকলি কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জনায় উদ্বোধনী অনুষ্ঠানত 1000 শিল্পীয়ে ডঃ ভূপেন হাজৰিকাৰ কেইবাটাও গীতৰ এটাকৈ অন্তৰা অসমীয়া বঙালী আৰু হিন্দী ভাষাত পৰিৱেশন কৰিব ইয়াৰ বাবে প্ৰতিখন মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলক আমন্ত্ৰণ জনোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জনায় ভূপেন হাজৰিকা জন্ম শতবৰ্ষ উদযাপনৰ উদ্বোধনী অনুষ্ঠান সম্পৰ্কত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইদৰে কয়
ভূপেন হাজৰিকাৰ সান্নিধ্য অসমৰ বিভিন্ন মানুহে বিভিন্ন সময়ত লাভ কৰিছে এই ফাংচনখনৰ কাৰণে প্ৰত্যেকজন জিলা উপায়ুক্তত 50 গৰাকীকৈ মানুহ নিজৰ জিলাৰ পৰা আনিব যিসকলে ভূপেন হাজৰিকাৰ কেতিয়াবা নহয় কেতিয়াবা জীৱনত সান্নিধ্য লাভ কৰিছে অলপ ৰিচাৰ্চ কৰিব লাগিব লখিমপুৰত ভূপেন হাজৰিকা গৈছিলে অমুকৰ ঘৰত আছিলে অমুকৰ ঘৰত ভাত খাইছিলে অমুকৰ পৰিয়ালৰ ল'ৰা তেওঁলোকৰ লগত তাবলা বজাইছিলে অমুক বিহু কমিটিৰ সৈতে ভূপেন হাজৰিকা জড়িত আছিলে বা নাওবৈচাত আছিলে নাওবৈচাত ইলেকশ্যন খেলোতে তেওঁ অমুকৰ ঘৰত থাকি ইলেকশ্যন খেলিছিলে এইধৰণে ভূপেন হাজৰিকাৰ জীৱনত যিমান ব্যক্তিক ভূপেন হাজৰিকাই স্পৰ্শ কৰিছে তাৰ ভিতৰত এখন সূচী বনাব 50 জনকৈ কাৰণ বহুত মানুহ আনিব নোৱাৰিম এই অনুষ্ঠানত প্ৰত্যেকখন জিলাৰ পৰা 50 জনকৈ তেনে ব্যক্তিয়ে
এই ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে দৰং জিলাত 3টা প্ৰকল্প মুকলি কৰাৰ লগতে গুৱাহাটীৰ ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জনায় এই সংবাদমেলতে মুখ্যমন্ত্ৰী শৰ্মাই 29 আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহে অসম ভ্ৰমণ কৰি নতুন ৰাজভৱন মুকলি কৰিব বুলি প্ৰকাশ কৰে একেখন সংবাদমেলতে অৰুণোদয় আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ 3য় সংস্কৰণ মুকলি কৰা হ'ব 2019 চনত আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী 830 টকাকৈ লাভ কৰিছিল আঁচনিখনৰ 2য় সংস্কৰণত 28 লাখ লোকে আঁচনিৰ সুবিধা লাভ কৰিছিল আৰু 3য় সংস্কৰণত 40 লাখৰো অধিক হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ইয়াৰে 6 লাখ হিতাধিকাৰী বিটিআৰৰ অৰুণোদয় হিতাধিকাৰীয়ে ৰন্ধন গেছতো 225 টকাকৈ ৰেহাই পাব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলতে প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে সংবাদমেলত আৰু কয় যে 6 আগষ্টত নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হ'ব মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এইবাৰ তেজপুৰ আৰু অসম বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে স্নাতক 3য় বৰ্ষলৈ বিয়াত নবহিলে এই আঁচনিৰ সুবিধা লাভ কৰিব ৰাজ্যত চলি থকা উচ্ছেদ সম্পৰ্কত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে চৰকাৰী খালী মাটি সুৰক্ষাৰ বাবে গাঁও অঞ্চলত সমবায় গঠনৰ বাবে আলোচনা কৰা হ'ব বুলি প্ৰকাশ কৰে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি ক্ৰমাগত 4থ দিনৰ বাবে প্ৰশাসন তথা বন বিভাগে উচ্ছেদ অভিযান চলায় বনাঞ্চলখনত থকা 2 নম্বৰ আৰু 3 নম্বৰ দয়ালপুৰ 3 নম্বৰ দলনী পথাৰ খেৰবাৰী 2 নম্বৰ মধুপুৰ আৰু বিদ্যাপুৰত আজি অভিযান চলে অঞ্চলকেইটাত থকা বাসগৃহ মাদ্ৰাছা মছজিদ আৰু তামোলৰ বাৰী প্ৰশাসনে বুলডজাৰ চলাই উচ্ছেদ কৰে প্ৰশাসনে জনোৱা অনুসৰি উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলখনত 3 আগষ্ট অৰ্থাৎ পৰহিলৈকে উচ্ছেদ অভিযান চলিব 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। ৰঙাটাপু 1982 নামৰ অসমীয়া ছবিখনলৈ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা আগবঢ়োৱা হৈছে। চলচ্চিত্ৰ সমালোচক উৎপল দত্তলৈ শ্ৰেষ্ঠ সমালোচকৰ বঁটা আগবঢ়োৱা হৈছে। প্ৰবাল খাউণ্ডৰ দ্বাৰা পৰিচালিত পাইটাং নামৰ ছবিখনলৈ টাই ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান আগবঢ়োৱা হৈছে। নিৰ্বাচন আয়োগে অহা 9 ছেপ্টেম্বৰত উপ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আজি ঘোষণা কৰিছে। নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই নিৰ্বাচনৰ বাবে অহা 7 আগষ্টত আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ'ব। 21 আগষ্টৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব আৰু প্ৰয়োজন হলে 9 ছেপ্টেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিধি অনুযায়ী ভোটগ্ৰহণ সংসদ ভৱনত অনুষ্ঠিত হ'ব। লোকসভাৰ 542 গৰাকী নিৰ্বাচিত সাংসদ আৰু ৰাজ্যসভাৰ 233 গৰাকী নিৰ্বাচিত সাংসদে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব। সমানুপাতিক প্ৰতিনিধিত্বৰ আধাৰত প্ৰতিগৰাকী সাংসদৰ ভোটৰ মূল্য নিৰ্ধাৰিত হ'ব। উল্লেখযোগ্য যে জগদীপ ধনখড়ে যোৱা 21 জুলাইত আচম্বিতে পদত্যাগ কৰাৰ ফলত উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰয়োজন হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
বিশিষ্ট সংগীত প্ৰযোজক তথা সুৰকাৰ বিপুল বৰুৱাক আকাশবাণীৰ সৰ্বোচ্চ সংগীত প্ৰযোজকৰ স্বীকৃতি প্ৰদান কৰা হৈছে। আকাশবাণীৰ সঞ্চালকালয়ে শ্ৰীবৰুৱাক সংগীতৰ প্ৰযোজনাৰ ক্ষেত্ৰত সৰ্বোচ্চ স্বীকৃতি প্ৰদান কৰা পত্ৰখন আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত তেওঁক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। উল্লেখযোগ্য যে বিশিষ্ট সংগীত প্ৰযোজক তথা সুৰকাৰ অনুপম চৌধুৰীৰ পাছত এই স্বীকৃতি লাভ কৰা শ্ৰী বিপুল বৰুৱা হৈছে অসমৰ দ্বিতীয়গৰাকী সংগীত শিল্পী। সুপ্ৰসিদ্ধ সুৰকাৰ মুকুল বৰুৱাৰ পুত্ৰ শ্ৰী বিপুল বৰুৱাই আকাশবাণীৰ স্থায়ী সংগীত প্ৰযোজক হিচাপে আজি কিছু বছৰ পূৰ্বে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। এই সন্মান লাভ কৰাৰ বাবে তেওঁ অত্যন্ত সুখী বুলি অভিহিত কৰি শ্ৰীবৰুৱাই এইদৰে কয়।
এই ষ্টেচনটোত চিন্স 48 মাই ফাদাৰ জইন হিয়াৰ এজ কম্পোজাৰ। আমাৰ এটা ফেমিলিৰ এটা ইয়া আছে, গতিকে আমি ৰেডিঅ'টোক সাংঘাতিক ভক্তি কৰোঁ। যিখিনি আমাৰ পায়নিয়াৰ আছিল, অৰুত্তম দাস, বীৰেন ফুকন ছাৰ, কমল নাৰায়ণ চৌধুৰী, দেৱেন শৰ্মাকে ধৰি গোটেই মানুহখিনিৰ ছত্ৰছায়াত আহি পেলাই এইখিনি পাইছোঁহি। গতিকে তেওঁলোকৰ পৰা গোটেইখিনি বুজি উঠিছিলোঁ। এই অঞ্চলৰ যি যি যেনেকুৱা ধৰণৰ আমাৰ মিউজিক আছে সেইখিনি কালেক্ট কৰি ৰাইজৰ আগত দাঙি ধৰা, ইয়াত অকণমান ব্লেইন কৰি, ফক ব্লেইন কৰি যিখিনি আমাৰ লিৰিক থাকে, লিৰিক সৃষ্টি লিৰিক লিখে, তাত কিছুমান আমাৰ গাঁৱৰ কথা থাকে, কিছুমান জীৱনৰ কথা থাকে, এনেকুৱা ধৰণৰ। গতিকে তাত খুব বেছি অতি মডাৰ্ণ কৰি দিলোঁ। আমি শিকিছিলোঁ মডাৰ্ণ কৰ্ডৰ বিষয়েও জানো, আমি এভ্ৰিথিং জানো এৰেঞ্জমেণ্টৰ বিষয়ে, কিন্তু আমি সদায় চিন্তা কৰিছোঁ যে ৰেডিঅ'ৰ এটা নিজস্ব ধাৰা আছে, গতিকে সেইটো মেইনটেইন কৰিব লাগিব। আমাৰ ইয়াত যেনেকুৱা তেনেকুৱা ধৰণৰ লিৰিক্স আমাৰ ইয়াত এপ্ৰুভ নহৈছিলে। আমাৰ লিৰিক্স যিখিনি আছিলে খুব নাম কৰা লিৰিক্স অসমত, বেছিভাগ আজি নাই, কিন্তু সঁচা কথা ক'বলৈ গ'লে তেওঁলোকৰ দ্বাৰাই আজি ৰেডিঅ'টো গঢ় লৈ উঠিছে। আৰু ৰেডিঅ'টোক আমি খুব সন্মান কৰোঁ, ৰেডিঅ'টোক আমি সাংঘাতিক ধৰণে ভাবোঁ। গতিকে ৰেডিঅ'ক যিখিনি সন্মান দিব লাগে আমি সেইখিনি সদায় চিন্তা কৰি আহিছিলোঁ। আমাৰ ক্ৰিয়েশ্যনৰ দ্বাৰা মানুহৰ জীৱনধাৰাটো চেঞ্জ হয়, চেঞ্জ হ'ব, কিন্তু সেইবুলি যিখিনি বাহিৰত হৈ আছে কমাৰ্চিয়েলি সেই বস্তুটো আহি পৰিব নালাগে বুলি ভাবোঁ। গতিকে ৰেডিঅ'টো সদায় এইধৰণে থাকক, ৰেডিঅ'টোক মৰি যাবলৈ দিব নালাগে। ৰেডিঅ'টো সাংঘাতিক ইম্পৰ্টেণ্ট বস্তু।
ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰ নিবাসী চন্দ্ৰপ্ৰভা ডেকা নামৰ 80 বছৰীয়া এগৰাকী মহিলা যোৱা 23 জুলাইৰ পৰা সন্ধানহীন হৈ আছে। ডিগবৈ IOC উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা চন্দ্ৰপ্ৰভা ডেকা সন্ধানহীন হোৱা ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে ডিব্ৰুগড় থানাত এজাহাৰ দাখিল কৰিছে। কোনো লোকে মহিলাগৰাকীৰ সন্ধান পালে ওচৰৰ থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। প্ৰায় 5.5 ফুট উচ্চতৰ মহিলাগৰাকী নীলাবৰণৰ কাপোৰ পৰিধান কৰি আছিল বুলি পৰিয়ালৰ লোকে জনাইছে। চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত আজি চৰাইদেউ জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য সদস্যাসকলৰ প্ৰথমখন বৈঠক তথা শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা পৰিষদৰ নৱনিৰ্বাচিত সভানেত্ৰী হিচাপে সংগীতা গগৈ আৰু উপসভাপতি হিচাপে মাধুৰ্য সন্দিকৈয়ে দায়িত্বভাৰ গ্ৰহণ কৰে। এই অনুষ্ঠানত অসম চৰকাৰৰ পৰিবহণ, পাৰ্বত্য অঞ্চল, উন্নয়ন আদি বিভাগৰ মন্ত্ৰী যোগেন মোহন উপস্থিত থাকে। তেওঁ নৱনিৰ্বাচিত সদস্যসকলক অভিনন্দন জনাই জিলাখনৰ উন্নয়নৰ বাবে চৰকাৰৰ পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে। ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ জনশিক্ষণ সংস্থান দৰং জিলাৰ কেন্দ্ৰটো বিউটি কেয়াৰ এছিষ্টেণ্ট বিষয়ত আদৰ্শ কেন্দ্ৰলৈ উন্নীত কৰা হয়। অসমৰ দ্বিতীয়খন জিলা হিচাপে মঙলদৈ জিলাৰ এই কেন্দ্ৰটো আদৰ্শ কেন্দ্ৰলৈ উন্নীত হোৱাৰ উপলক্ষে জনশিক্ষণ সংস্থান দৰঙৰ মঙলদৈস্থিত কাৰ্যালয় চৌহদত আজি এখন সভা অনুষ্ঠিত হয়। এই সভাত সংস্থানটোৰ বিষয়া আৰু সদস্যসকলৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক লোক উপস্থিত থাকে। বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অপৰাধত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে আজি আনোৱাৰ হুছেইন নামৰ এজন লাট মণ্ডলক হাতেলোতে ধৰা পেলায়। অভিযোগ অনুসৰি কয়াকুচিৰ এজন লোকৰ ভূমি সংক্ৰান্তীয় কাম কৰি দিয়াৰ বিনিময়ত মণ্ডলজনে প্ৰথমে 20,000 টকাৰ উৎকোচ দাবী কৰিছিল। ভুক্তভোগী লোকজনে এই কথা জনাই দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত এই সন্দৰ্ভত অভিযোগ দাখিল কৰে। ডিব্ৰুগড় জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলাখনৰ খোৱাং, মানকটা, টেঙাখাট, বৰবৰুৱা, নাহৰকটীয়া, ৰহমৰীয়া, ৰাজগড়, চেচুঘাট আৰু মৰাণ কৃষি চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহত সমূহীয়া কঠীয়াতলী প্ৰস্তুতৰ বাবে ধানৰ বীজ সিঁচা কাৰ্যসূচীত কৃষকসকলক সহায় কৰা হয়। এই কাৰ্যসূচীত জিলা কৃষি বিষয়া অনুপ কুমাৰ পেগু আৰু কৃষি উন্নয়ন বিষয়াসকল, কৃষি পৰিদৰ্শক, সহকাৰী কৃষি পৰিদৰ্শক আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকলে সহযোগিতা আগবঢ়ায়। ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰৰ তিনিকুণীয়াত আজি সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ইফতিকাৰ হুছেইন নামৰ এজন সাংবাদিকৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায়। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰাৰ পূৰ্বে সাংবাদিকগৰাকীৰ সকলো সম্পত্তি জুইত জাহ যায়। অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই।
ভাষাবিদ টাবুৰাম টাইডৰ 83 সংখ্যক জন্মদিৱস উপলক্ষে আজি টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত গোগামুখত প্ৰয়াত টাবুৰাম টাইডৰ সমাধি ক্ষেত্ৰত প্ৰতিষ্ঠা কৰা টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মন্ত্ৰী ৰণোজ পেগুৱে স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰালটো মুকলি কৰি অনাগত দিনত অসমৰ সকলো ভাষা, সাহিত্য, সংস্কৃতিৰ সুৰক্ষা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত এই সংগ্ৰহালয় আৰু পুথিভঁৰালটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰালটো প্ৰয়াত ভাষাবিদগৰাকীৰ কৃতি আৰু কৃতিত্ব স্মৃতি বিজড়িত বহুকেইপদ সমল আৰু জনগোষ্ঠীয় ভাষা সাহিত্যৰ গৱেষণালব্ধ মূল্যৱান গ্ৰন্থৰে সজোৱা হৈছে। গোগামুখৰ কৃষ্টি ভৱনত আয়োজিত এই অনুষ্ঠানতে সাহিত্যিক য়েছে দৰ্জে ঠংচিক প্ৰথমটো বৰ্ষৰ টাবুৰাম টাইড সাহিত্য বঁটাৰে সন্মান জনোৱা হয়। একেটা অনুষ্ঠানতে সাহিত্যিক পংকজ কুমাৰ দত্ত লাঙাদেউ গ্ৰন্থখনৰ বাবে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা প্ৰদান কৰা হয়। পৰৱৰ্তী বৰ্ষত টাবুৰাম টাইড অনুবাদ সাহিত্য বঁটাৰ লগতে ভাষা বিষয়ক গৱেষণাৰ বাবে ফেলোশ্বিপো আগবঢ়োৱা হ'ব বুলি ন্যাসে জানিবলৈ দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ 2 আগষ্টৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ 3গৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালকৰ সৈতে এটা অন্তৰংগ আলাপ প্ৰচাৰ কৰিব। স্বাধীন চিতিয়া পৰিচালক হিচাপে পৰিচিত অমৰদ্বীপ গগৈ, হিমজ্যোতি তালুকদাৰ আৰু জুলন কৃষ্ণ মহন্তৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলৰ লগতে বাতৰি বিভাগৰ ইউটিউব চেনেল আৰু ফেচবুক পেজযোগেও পোনপটীয়াকৈ প্ৰচাৰিত হ'ব। মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা বঙাইগাঁও বিশ্ববিদ্যালয়ত আজি উপাচাৰ্য হিচাপে ডঃ তৰণী ডেকাই আনুষ্ঠানিকভাৱে যোগদান কৰে। এই উপলক্ষে আয়োজিত আদৰণি অনুষ্ঠানত উপাচাৰ্য ডঃ ডেকাই কয় যে বিশ্ববিদ্যালয় এখনৰ মূল উদ্দেশ্য হৈছে ই সেই অঞ্চলৰ জাতি, জনগোষ্ঠী আৰু সমাজখনৰ উন্নয়নৰ দিশত কাম কৰা। স্থানীয় সমলসমূহ গৱেষণাৰ জৰিয়তে শিক্ষাৰ্থীসকলে কেনেদৰে কৌশল বিকাশৰ আহিলা হিচাপে গঢ়িব পাৰে সেই উদ্দেশ্য আগত ৰাখিহে বিশ্ববিদ্যালয়খন পৰিচালিত হয় বুলিও তেওঁ উল্লেখ কৰে। উপাচাৰ্য ডঃ ডেকাই বিশ্ববিদ্যালয়খন আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ মনোনীত পঞ্জীয়ক ডঃ দীনেশ দাসো উপস্থিত থাকে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত আজি জিলা সেউজীয়া পাতৰ মূল্য নিৰীক্ষণ সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। পৰ্যালোচনা সভাখনত যোৰহাট জিলাৰ চাহ উদ্যোগৰ সামগ্ৰিক উন্নয়নৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্ৰথম ইনিংছত শোচনীয় প্ৰদৰ্শন দাঙি ধৰিছে। আজি খেলখনত দ্বিতীয় দিনা ভাৰতে কালি 6টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 204 ৰাণৰ পৰা খেলিবলৈ লৈ কেৱল 20 ৰাণ যোগ কৰা অৱস্থাতে ভাৰতৰ আটাইকেইটা উইকেটৰ পতন ঘটে। ভাৰতৰ অন্তিম 3গৰাকী বেটছমেন 0 ৰাণত আউট হয়। প্ৰত্যুত্তৰত ইংলেণ্ড দৃঢ় আৰম্ভণি কৰিছে আৰু প্ৰথম উইকেটৰ জুটিত অপেনাৰদ্বয় জেক ক্ৰলি আৰু বেন ডাকেটে 92 ৰাণ সংগ্ৰহ কৰে। বেন ডাকেট 43 ৰাণ কৰি আউট হয়। ভোজন বিৰতিৰ সময়ত ইংলেণ্ড 1 উইকেটৰ বিনিময়ত 109 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এটা পৰ্টেল মুকলি। 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। ৰঙাটাপু 1982 আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান। অহা 9 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰা সম্পৰ্কত নিৰ্বাচন আয়োগৰ ঘোষণা। বিশিষ্ট সংগীত প্ৰযোজক তথা সুৰকাৰ বিপুল বৰুৱাক আকাশবাণীৰ সৰ্বোচ্চ সংগীত প্ৰযোজকৰ স্বীকৃতি প্ৰদান।
আৰু অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্ৰথম ইনিংছত 224 ৰানতে আটাইকেইটা উইকেট পতন। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত।